ইলেক্ট্রিক হারমনি চেন্নাই আর মুম্বাইয়ের সফল আলোচনার পাছত নতুন দিল্লীত উপস্থিত হয়েছে। এশিয়ান রাইফল চ্যাম্পিয়নশিপ 2026 ভারতের অর্জুন বাবুতা আর ইলাভেনিল ভালরিবানৰ যুটিয়ে সোণৰ পদক অর্জন করেছে। আর টি টুয়েন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতার কলম্বোর আর প্রেমদাসা স্টেডিয়ামত অনুষ্ঠিত আজির তৃতীয় খেলত শ্রীলঙ্কা আয়ারল্যান্ডের বিরুদ্ধে অবতীর্ণ হয়েছে। প্রধানমন্ত্রী নরেন্দ্র মোদী দুদিনিয়া মালয়েশিয়ার ভ্রমণ সামরি নতুন দিল্লীলৈ রওনা হয়েছে। প্রধানমন্ত্রীগৰাকীৰ এই ভ্রমণে দুইখন দেশৰ মাজত অর্থনৈতিক সহযোগিতা, বাণিজ্য, বিনিয়োগ আর প্রযুক্তির অংশীদারিত্ব সুদৃঢ় করাত অধিক গুরুত্ব আরোপ করেছে। কালি ভারত মালয়েশিয়ার মুখ্য কার্যবাহী বিষয়ের মঞ্চৰ দশম বৈঠকত দুইখন দেশৰ প্রধানমন্ত্রীর সন্মুখত আলোচনার ফলাফলের নথি দাখিল করা হয়। ইয়ার অংশ হিসাবে প্রধানমন্ত্রী শ্রীমোদীয়ে মালয়েশিয়ার আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে আৰু ভাৰতত তেওঁলোকৰ বিনিয়োগ তথা সম্প্ৰসাৰণ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত কৃষিজাত সামগ্ৰী, ৰাসায়নিক পদাৰ্থ, খনিজ পদাৰ্থ, বৈদ্যুতিক সঁজুলি, যন্ত্ৰপাতি আদি বাণিজ্যিক আদান প্ৰদান কৰা হয়। প্ৰযুক্তি খণ্ডৰো দুয়োখন দেশে ক্ৰমান্বয়ে গুৰুত্ব আৰোপ কৰিছে। অৰ্ধপৰিবাহী আৰু ডিজিটেল প্ৰযুক্তিৰ সৈতে জড়িত দিশসমূহত আগবাঢ়ি যাবলৈ ভাৰত মালয়েছিয়া ডিজিটেল পৰিষদ কাৰ্যক্ষম হৈ উঠিছে। ভারতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান মাদ্রাস গ্লোবেল আর মালয়েশিয়ার এডভান্স সেমিকন্ডাক্টর একাডেমির মাজত হওয়া চুক্তিয়ে প্রযুক্তি উদ্ভাবন, কর্মসংস্থাপনের বিকাশ আর স্থিতিস্থাপক যোগান শৃঙ্খল সুদৃঢ় করব বলে আশা করা হয়েছে। আমার আগর বাতরিত কোয়া হয়েছে যে শ্রীমোদীয়ে আজি কুয়ালালামপুরত মালয়েশিয়ার প্রধানমন্ত্রী আনোয়ার ইব্রাহিমর সঙ্গে এখন বৈঠকত অংশগ্রহণ করে। দুইগৰাকী নেতার মাজের এই আলোচনাত প্রতিরক্ষা আর সুরক্ষামূলক সহযোগিতার সম্পর্কর অর্থনৈতিক আর উদ্ভাবনের দিকত সহযোগিতার বিষয়টো গুরুত্ব আরোপ করা হয়। প্রধানমন্ত্রী দুগৰাকীৰ এই আলোচনার সময়ত উভয় পক্ষের মাজত দুর্যোগ ব্যবস্থাপনা, দৃশ্য শ্রাব্য মাধ্যমের যৌথ প্রযোজনা, সেমিকন্ডাক্টর আর সুরক্ষাকে ধরে বিভিন্ন দিক সামরি কেবাখনো বুঝাবুঝির চুক্তিত স্বাক্ষরিত হয়। প্রধানমন্ত্রী মোদীয়ে কয় যে ইয়ার ফলত দুইপক্ষের মাজত সন্ত্রাসবাদ বিরোধী পদক্ষেপ, চোরাংচোর তথ্যের আদান প্রদান, সামুদ্রিক নিরাপত্তা আর প্রতিরক্ষার দরে বিষয়সমূহ সহযোগিতা বৃদ্ধি পাব। সন্ত্রাসবাদৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি স্পষ্ট বুলি উল্লেখ কৰি তেওঁ কয় যে দেশখনে এই বিষয়ত কোনো ধৰণে আপোচ নকৰাৰ লগতে দুমুখীয়া নীতি গ্ৰহণ নকৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত দুখন উচ্চ পৰ্যায়ৰ বৈঠকত নক্সাল বিৰোধী অভিযান আৰু বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নিৰাপত্তা কেন্দ্ৰিক কৌশল, আন্তঃগাঁথনি শক্তিশালী কৰা, নক্সালৰ বিত্তীয় নেটৱৰ্ক দমন কৰা আৰু আত্মসমৰ্পণৰ নীতিয়ে ইতিবাচক ফলাফল প্ৰদান কৰিছে। তেওঁ লগতে কয় যে অহা 31 মাৰ্চৰ পূৰ্বে নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হ'ব। এসময়ত নক্সাল হিংসাৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা ছত্তীশগড় বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ অধীনত উন্নয়নৰ প্ৰতীক হৈ পৰিছে বুলিও শ্ৰীশ্বাহে কয়। তেওঁ লগতে কয় যে ৰাজ্যখনৰ যুৱক যুৱতীসকলে ক্ৰীড়া, ফৰেনচিক আৰু কাৰিকৰী শিক্ষাৰ প্ৰসাৰৰ লগতে নিজৰ সংস্কৃতি পৰম্পৰা ৰক্ষা কৰি আহিছে। আজিৰ বৈঠকত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেউচাই, উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মা, আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মনি চেন্নাই আৰু মুম্বাইৰ সফল আলোচনাৰ পাছত নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ৰাষ্ট্ৰপতি হাৰ্মনিক আদৰণি জনায়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে ইয়াৰ পূৰ্বে ছিচিলিৰ ৰাষ্ট্ৰপতিয়ে চেন্নাই আৰু মুম্বাই ভ্ৰমণ কৰিছিল আৰু শাসন, উদ্যোগ, উপকূলীয় ব্যৱস্থাপনা আৰু স্বাস্থ্যখণ্ডকে ধৰি মূল অংশীদাৰসকলক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মনি আৰু তেওঁৰ পত্নী ভেৰোনিক হাৰ্মনি কালি 5-দিনীয়া ভাৰত ভ্ৰমণ সূচীৰে মুম্বাইত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পাছতে কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল, জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে আৰু ভাৰতীয় উদ্যোগ পৰিসংঘই আয়োজন কৰা ভাৰত ছিচিলি ব্যৱসায়িক ঘূৰণীয়া মেজমেলত ভাগ লয়। মেজমেলত ৰাষ্ট্ৰপতি হাৰ্মনিয়ে কয় যে বিগত 50 বছৰত দুই দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় হৈছে আৰু তেওঁৰ দেশে এই সহযোগিতা সম্প্ৰসাৰণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ কয় যে ছিচিলিয়া বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশ হিচাপে ভাৰতক সন্মান কৰে। মেজমেলত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে দুয়োখন দেশ বিশ্বাসযোগ্য সহযোগিতাৰে দোলেৰে বন্ধা আৰু জনসম্পৰ্ক তথা সামুদ্ৰিক সম্পৰ্ক এই সহযোগিতাৰ মূল ভেটি। বিগত সময়ছোৱাত এই সহযোগিতা স্বাস্থ্যসেৱা, শিক্ষা, সামুদ্ৰিক সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীসোণোৱালে কয় যে দুয়োখন দেশৰ মাজৰ বৰ্ধিত ব্যৱসায়, বিনিয়োগ, মুম্বাই আৰু মাহেৰ মাজৰ পোনপটীয়া যোগাযোগ, ভাৰতৰ বন্দৰ আধাৰিত অৰ্থনৈতিক আৰু কৌশলগত সহযোগিতাই নতুন সুযোগ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে ভাৰত আৰু ছিছিলিৰ কূটনৈতিক সম্পৰ্কৰ সোণালী জয়ন্তী উপলক্ষে দেশখনৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মেনীৰ এই ভ্ৰমণৰ আয়োজন কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক এগৰাকী পাকিস্তানী এজেণ্ট বুলি অভিযোগ কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংসদ গগৈ আৰু তেওঁৰ পন্নীৰ পাকিস্তানৰ নাগৰিক আলি তৌকিৰ শ্বেখ নামৰ এজন লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি অভিযোগ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সম্পৰ্কে তেওঁৰ হাতত ভালেমান প্ৰমাণ আছে। অসম আৰক্ষীৰ দ্বাৰা গঠিত এছ আই টিৰ প্ৰতিবেদনৰ আধাৰত চি আই ডিত এই সম্পৰ্কৰ এটা গোচৰো ৰুজু কৰা হৈছে বুলি তেওঁ কয়। বিষয়টোৰ গুৰুত্বলৈ লক্ষ্য ৰাখি এই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এছ আই ডিৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই যোৱা সময়ছোৱাত সাংসদ গগৈ আৰু তেওঁৰ পন্নীৰ পাকিস্তান ভ্ৰমণ আৰু পাকিস্তানৰ নাগৰিকৰ সৈতে কৰা যোগাযোগৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সংবাদমেলত সদৰি কৰে। হাৰিয়ানা চৰকাৰে কালি বিয়লি ফৰিদাবাদৰ সুৰজকুণ্ড মেলাত সংঘটিত দুৰ্ঘটনাত আহত লোকসকলৰ সম্পূৰ্ণ চিকিৎসা ব্যয় গ্ৰহণ কৰিব। হাৰিয়ানা পৰ্যটন আয়োগৰ পৰিচালন সঞ্চালক পাৰ্থ গুপ্তাই আজি সাংবাদিকৰ সৈতে হোৱা কথা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে দুৰ্ঘটনাটোত উদ্ধাৰ কাৰ্যত নিয়োজিত এগৰাকী আৰক্ষী বিষয়া নিহত হৈছে। দুৰ্ঘটনাটোৰ পিছতেই মেলাখন তাৎক্ষণিকভাৱে বন্ধ কৰাৰ লগতে তদন্তৰ বাবে এখন উচ্চস্তৰীয় কমিটি গঠন কৰাৰ কথাও পাৰ্থ গুপ্তাই প্ৰকাশ কৰিছে। বাংলাদেশ নেচনেল পাৰ্টী বিএনপিয়ে বাংলাদেশৰ সমাগত নিৰ্বাচনত হস্তক্ষেপ কৰিবলৈ সমন্বিত পৰিকল্পনা চলি আছে বুলি অভিযোগ কৰিছে। দলটোৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ মুখপাত্ৰ মাহদী আমিনে ঢাকাত আজি এখন সংবাদমেলত এটা ৰাজনৈতিক দলে জালিয়াতি ভোটদানৰ সুবিধাৰ বাবে বৃহৎ সংখ্যক বাৰ্গা আৰু নিগাব প্ৰস্তুত কৰি আছে বুলি দাবী কৰিছে। তেওঁ ইয়াক নিৰ্বাচনী অভিযান্ত্ৰিক বুলিও অভিহিত কৰিছে। লক্ষীপুৰত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাৰ কথা উল্লেখ কৰি তাত অবৈধভাৱে ভোটদানৰ মোহৰ তৰাৰ কৰা হৈছিল বুলিও মাহদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত চলি থকা আছিয়ান ৰাইফল চেম্পিয়নশ্বিপ 2026ত ভাৰতৰ অৰ্জুন বাবুতা আৰু ইলাভেনিল বালিভান যুটীয়ে সোণৰ পদক অৰ্জন কৰি বিশ্ব অভিলেখ আৰু চেম্পিয়নশ্বিপৰ অভিলেখ স্থাপন কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত 505 পইণ্ট অৰ্জন কৰি সফলতাৰে তেওঁলোকৰ এছিয়ান খিতাপ অক্ষুন্ন ৰাখিবলৈ সমৰ্থ হৈছে। কোৰিয়াৰ কিম ৰুইম আৰু কোৱন ইউজিয়ে 501 পইণ্টেৰে ৰূপৰ পদক আৰু জাপানৰ নাৱা উকাডা আৰু মিছাকি নোবাটাই 437.9 পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছে। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ তৃতীয়খন খেলত শ্ৰীলংকা আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি আয়াৰলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে শ্ৰীলংকাই 3 অভাৰত 1 উইকেট নেহেৰুৱাকৈ 27 ৰাণ সংগ্ৰহ কৰি খেলি আছে। মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ দ্বিতীয়খন খেলত ইংলেণ্ডে নেপালক 4 ৰাণত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে প্ৰথমে বেট ধৰি 7 উইকেটৰ বিনিময়ত 184 ৰাণ সংগ্ৰহ কৰে। নেপালে নিৰ্ধাৰিত অভাৰত 6 উইকেট হেৰুৱাই 180 ৰাণতে ইনিংছ সামৰে। ইপিনে প্ৰথমখন খেলত নিউজিলেণ্ডে আফগানিস্তানক 5 উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা 183 ৰাণ নিউজিলেণ্ডে 13টা বল বাকী থকা অৱস্থাত 5 উইকেট হেৰুৱাই সংগ্ৰহ কৰি লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া মালয়েছিয়া ভ্ৰমণ সামৰি নতুন দিল্লীলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত দুখন উচ্চ পৰ্যায়ৰ বৈঠকত নক্সাল বিৰোধী অভিযান আৰু বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰে। ছিছিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মেনী চেন্নাই আৰু মুম্বাইৰ সফল আলোচনাৰ পাছত নতুন দিল্লীত উপস্থিত হৈছে। এছিয়ান ৰাইফল চেম্পিয়নশ্বিপ 2026ত ভাৰতৰ অৰ্জুন বাবুতা আৰু ইলাভেনিল বালিভানৰ যুটীয়ে সোণৰ পদক অৰ্জন কৰিছে আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ তৃতীয়খন খেলত শ্ৰীলংকা আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।